এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি খুচু মঞ্জিত গগৈয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাত কেইবাটাও প্ৰকল্প আৰু আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধন কৰিব। বেবেজিয়াৰ কমাৰটোপ অঞ্চলৰ কেন্দ্ৰীয় সামূহিক ৰান্ধনীঘৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দ্বিতীয় পৰ্যায়ৰ উত্তৰ লখিমপুৰ নগৰৰ পানী যোগান আঁচনি আৰু উত্তৰ লখিমপুৰ ইক' পাৰ্কৰ ভূমিপূজন কৰিব। দিনৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে 4 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লখিমপুৰ জিলা পৰিষদৰ নতুন কাৰ্যালয় ভৱন উদ্বোধন কৰিব। জিলাখনত মুখ্যমন্ত্ৰীয়ে সৰ্বমুঠ 110 কোটি টকাৰ প্ৰকল্পৰ ভূমিপূজন আৰু উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী লখিমপুৰ জিলাৰ এই কাৰ্যসূচীত মন্ত্ৰী ডাঃ ৰণোজ পেগু, জয়ন্ত মল্ল বৰুৱা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, নৱকুমাৰ দলে, ডঃ অমিয় কুমাৰ ভূঞাই সংগ দিব। জনজাতীয় লোকসকলৰ উৎকৰ্ষ তথা কল্যাণ সাধনৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ৰ পৰা ধৰতী আবা জনজাতীয় গাঁও উৎকৰ্ষ অভিযান আৰম্ভ কৰে। অহা 30 জুনলৈ চলিবলগীয়া এই অভিযানৰ অধীনত জনজাতীয় লোক আৰু পৰিয়ালৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে জনজাতি বসতি প্ৰধান গাঁওসমূহলৈ গৈ প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য যোজনা, পি এম কিষাণ, জনধন একাউণ্টৰ সুবিধাকে ধৰি কল্যাণমূলক আঁচনিৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যৰ 6000খন জনজাতি বসতি প্ৰধান গাঁও সামৰি চলিত বছৰত এই অভিযান ৰূপায়ণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইয়াৰ আগেয়ে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ডিব্ৰুগড়ৰ দিহিং খামটি খেলপথাৰত কেন্দ্ৰীয় সামূহিক ৰান্ধনীঘৰৰ আধাৰশিলা স্থাপন কৰে। 25 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া প্ৰকল্পটো অহা বছৰৰ ছেপ্টেম্বৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী পোষণ আঁচনিৰ অধীনত সমগ্ৰ শিক্ষা অভিযানৰ দ্বাৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক পুষ্টিকৰ মধ্যাহ্ন ভোজন দিয়া হ'ব। এই আঁচনিৰ বাবে কোনো মধ্যাহ্ন ভোজনৰ আঁচনিৰ ৰান্ধনীয়ে চাকৰি হেৰুৱাব নালাগে আৰু তেওঁলোক ৰন্ধাৰ পৰিৱৰ্তে বিদ্যালয়ত খাদ্য বিতৰণৰ কামত নিয়োজিত হ'ব। শিৱসাগৰ বিধানসভাৰ এলেকাৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধান কৰাৰ বাবে 200 কোটি টকা ব্যয় কৰা হ'ব বুলি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ঘোষণা কৰিছে। এডিবি আঁচনি অনুসৰি এই 200 কোটি টকাৰে শিৱসাগৰ সমষ্টিৰ 20 কিলোমিটাৰ মথাউৰিৰ লগতে 6খন শ্লুইচ গেটৰ মেৰামতিৰ কামো কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কালি সন্ধিয়া শিৱসাগৰ জিলাৰ মামল গড়ভঙাৰ শ্লুইচ গেট পৰিদৰ্শন কৰি মন্ত্ৰী হাজৰিকাই এই কথা ঘোষণা কৰে। মন্ত্ৰী হাজৰিকাৰ পৰিদৰ্শনকালত জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহৰ বানপ্ৰৱণ অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শনকালত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সংগ দিয়ে। শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ তত্বাৱধানত ডিমৰ গড়ভগা বান্দৰমাৰী অঞ্চলৰ জ্যোতি কৃষি সেৱা গোটৰ সহযোগত কালি 10 মেট্ৰিক টন কণ জহা ধান বিদেশলৈ ৰপ্তানি কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাই পতাকা জোকাৰি ডুবাই অভিমুখে ধানৰ ৰপ্তানি কাৰ্যৰ শুভাৰম্ভ কৰে। এই ৰপ্তানিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ বিকাশ অধিক ত্বৰান্বিত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। অনুষ্ঠানত থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, জিলা কৃষি বিষয়াৰ লগতে সহকাৰী কৃষি সঞ্চালক উপস্থিত আছিল। ছেফ এগ্ৰটেক প্ৰাইভেট লিমিটেডৰ জৰিয়তে শিৱসাগৰ জিলাৰ পৰা বছৰটোত দ্বিতীয়বাৰৰ বাবে কণজহা চাউল বিদেশলৈ ৰপ্তানি কৰা হৈছে। ইতিপূৰ্বে মাৰ্চত সম পৰিমাণৰ কণজহা জিলাখনৰ পৰা ভিয়েটনামলৈও প্ৰেৰণ কৰা হৈছিল। শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে কালি টাই আহোম যুৱ পৰিষদ টাইপাৰ গোলাঘাট জিলা সমিতিয়ে পদ্মশ্ৰী সন্মানেৰে সন্মানিত ডঃ যোগেন্দ্ৰনাথ ফুকনক শ্বহীদ কুশল কোঁৱৰ বঁটা প্ৰদান কৰে। গোলাঘাট এম এছ আৰ ছচাইটিৰ প্ৰেক্ষাগৃহত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ইতিহাসবিদ ডঃ ফুকনে বঁটা গ্ৰহণ কৰি টাই আহোম যুৱ পৰিষদে লোৱা পদক্ষেপক প্ৰশংসা কৰে। অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী অতুল বৰাই ব্ৰিটিছ শাসনৰ পৰা দেশৰ লগতে অসমক মুক্ত কৰাৰ বাবে প্ৰাণাহুতি দিয়া শ্বহীদগৰাকীক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ আৰু প্ৰতিষ্ঠাৰ বাবে টাইপাই এই বঁটা প্ৰদান কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। বৰ্ধিত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী পুনৰ কিছু সাল সলনি কৰা হৈছে। আজিৰে পৰা জিলাখনত পাঠদানৰ সময় পুৱা 7:30 বজালৈ আগুৱাই অনা হৈছে। নিম্ন প্ৰাথমিক শ্ৰেণীৰ ছুটীৰ সময় দিনৰ 11:30 বজা, মজলীয়া বিদ্যালয়ৰ ছুটীৰ সময় দিনৰ 12 বজা আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিদ্যালয়ৰ ছুটীৰ সময় দিনৰ 11:30 বজা ধাৰ্য কৰা হৈছে। জিলাখনৰ চৰকাৰী তথা বেচৰকাৰী বিদ্যালয়সমূহতো এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। যোৰহাটৰ বাহনা মহাবিদ্যালয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উল্লেখনীয় সফলতা লাভ কৰিছে। মহাবিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰতিষ্ঠান আজিৰে বিশ্ববিদ্যালয়ৰ ভিতৰত 4থ স্থান, পৰাণ মিলিয়ে 5ম স্থান আৰু জিন্তু বৰাই 4থ স্থান লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।